খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ফাকুৱা আৰু দৌল উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সত্ৰ দলসমূহত পুৱাৰে পৰা পৰম্পৰাগত আৰু ধৰ্মীয় ৰীতি নীতিৰে দৌল উৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্ৰ নগৰী বৰপেটাত আজিৰে পৰা পাঁচদিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হ'ব। আজি সন্ধিয়া গোন্ধ যাত্ৰাৰে আৰম্ভ হ'বলগীয়া এই উৎসৱৰ কাইলৈৰ পৰা তিনিদিন ভৰদৌল অনুষ্ঠিত হ'ব। সুন্দৰীদিয়া সত্ৰ, বাৰাদী সত্ৰ, পাটবাউসীৰ শংকৰদেৱ থান সত্ৰতো আজিৰে পৰা দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে দৌল যাত্ৰা উপলক্ষে 10 লক্ষাধিক তীৰ্থযাত্ৰীক আদৰণি জনোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, মাজুলীৰ ঐতিহ্যমণ্ডিত বেঙেনা আটী সত্ৰ, উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ, লখিমপুৰৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰতো আজিৰে পৰা দৌল উৎসৱৰ আয়োজন কৰা হৈছে। ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সংঘৰ্ষই সৃষ্টি কৰা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি তেওঁৰ বাসগৃহত নিৰাপত্তা সন্দৰ্ভত কেবিনেট সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা 28 ফেব্ৰুৱাৰীত ইৰাণত হোৱা বিমান আক্ৰমণ আৰু প্ৰতিক্ৰিয়া হিচাপে কেইবাখনো দেশত ইৰাণৰ প্ৰত্যাক্ৰমণৰ বিষয়ত আলোচনা কৰা হয়। কেবিনেট সমিতিয়ে এই দেশসমূহত বাস কৰা বহু সংখ্যক ভাৰতীয় লোকৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। সমিতিয়ে লগতে সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ পৰা ভাৰতীয় পৰ্যটক তথা তাত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে ওলাই অহাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বিষয়টো পৰ্যালোচনা কৰে। কেবিনেট সমিতিয়ে সংশ্লিষ্ট সকলো বিভাগকে এই ক্ষেত্ৰত ভাৰতীয় লোকসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। গোলাঘাট জিলাৰ কহৰাত কাইলৈ কাজিৰঙা অৰ্কিড উদ্যান মুকলি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি, উদ্যান, শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত 900 বিধতকৈও অধিক দেশী বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনত 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ দৈয়াংমুখত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 3টা বাসগৃহ নিমিষতে ভস্মীভূত হয়। অগ্নিকাণ্ডত 3টা পৰিয়ালৰ সকলো ধৰণৰ সামগ্ৰী আৰু নথি পত্ৰ জুইত জাহ যায়। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ঘটনাস্থলী পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালকেইটালৈ প্ৰয়োজনীয় সাহায্য যোগান ধৰিছে। প্ৰাৰম্ভিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। চিৰাং জিলাৰ ঢালিগাঁৱত থকা বঙাইগাঁও তেল শোধনাগাৰে শোধনাগাৰৰ উপনগৰী ৰত্নপীঠ উদ্যানত আয়োজন কৰা অষ্টদশ পুষ্পমেলাৰ কালি সামৰণি পৰে। শোধনাগাৰ এলেকাত পৰিৱেশ সুৰক্ষাৰ লগতে আৱাসীসকলৰ মাজত প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই মেলাৰ আয়োজন কৰা হয়। পুষ্পমেলাৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা নিশা এটা মৰাপাটৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় ৰাইজে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও অগ্নিকাণ্ডত 20 লাখ টকা মূল্যৰ সম্পত্তি জাহ যায়। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। বীৰাংগনা সতী সাধনীৰ স্মৃতিত বোকাখাটৰ কমাৰগাঁৱত নিৰ্মাণ হ'বলগীয়া সাধনী সমন্বয় ক্ষেত্ৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ আধাৰশিলা স্থাপন কৰিব। কমাৰগাঁৱৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ 42 বিঘা ভূমিত 20 কোটি টকা ব্যয় সাপেক্ষে এই সমন্বয় ক্ষেত্ৰখন নিৰ্মাণ কৰা হ'ব। এই ক্ষেত্ৰত সতী সাধনীৰ প্ৰতিমূৰ্তি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেক্ষাগৃহ, শিশু উদ্যানকে ধৰি অন্যান্য ব্যৱস্থা থাকিব। সদৌ অসম চুতীয়া ছাত্ৰ সন্থা তথা চুতীয়া জনগোষ্ঠীয় সংগঠনসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই প্ৰকল্প নিৰ্মাণত ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সংগঠনকেইটাই আদৰণি জনাইছে। ডিব্ৰুগড়ৰ হনুমানবক সুৰজমল কানৈ আইন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ কালি সামৰণি পৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে প্ৰতিষ্ঠাকালৰে পৰা আইন শিক্ষাৰ প্ৰসাৰৰ দিশত বিশেষ ভূমিকা পালন কৰি অহা মহাবিদ্যালয়খনে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাই যাব বুলি আশা প্ৰকাশ কৰে। এই সভাতে এখন স্মৃতিগ্ৰন্থও মুকলি কৰা হয়।